এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই লাচিত বৰফুকন পুলিচ একাডেমিক ৰাষ্ট্ৰীয় মানৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশ লোৱাৰ পাছত এখন সংবাদমেলত ডঃ শৰ্মাই এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি যাতে কোনো কাৰণতে বিঘ্নিত নহয় তাৰ বাবে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ আৰু অপৰাধী কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অপৰাধৰ অনুসন্ধান আৰু দোষীক শাস্তি প্ৰদান এই দুটা দিশৰ ওপৰত সন্মিলনত বিশেষভাৱে গুৰুত্ব দিয়া হয়।
অসম আৰক্ষীয়ে অপৰাধ অনুসন্ধান আৰু আদালতত চাৰ্জশ্বীট আদি দাখিলৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা লাভ কৰিছে। বৰ্তমান আমি 80% পঞ্জীভূত গোচৰৰ অভিযোগনামা 60 দিন আৰু 90 দিন এই দুয়োটা সময় সীমাৰ ভিতৰত আমি আদালতত জমা দিওঁ। কনভিকচন ৰেট এই বছৰ 29%লৈকে বৃদ্ধি হৈছে। আমি 35%লৈকে যাব বিচাৰিছো।
মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীত নতুনকৈ দুটা বেটেলিয়ন গঠন কৰা হ'ব বুলি সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ তথা তৈল ক্ষেত্ৰৰ সুৰক্ষাৰ বাবেও এটা বিশেষ বেটেলিয়ন গঠন কৰা হ'ব। ডঃ শৰ্মাই অসম আৰক্ষীত খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী চৌহদৰ আন্তঃগাঁথনি উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানা আৰু বেটেলিয়নত আৱাসিক প্ৰকল্প আৰু 4খন জিলাত আদৰ্শ আৰক্ষী ছাউনীৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই আজি এখন জাননীৰ জৰিয়তে কৃতি শিক্ষক বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। যোৰহাট জিলাৰ মালৌৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয়ৰ হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ পি এম শ্ৰী ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি এম শ্ৰী জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বৰাপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কা ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাছোৱা অভয়পুৰীয়া এম ভি এছৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ 182নং গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ 57নং টিকালপাৰ চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক স্বত্যায়ন দেৱ আৰু কাৰ্বি আংলঙৰ বকলীয়াঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক কামসিং হানসেক কৃতি শিক্ষক বঁটাৰ বাবে বাছনি কৰা হৈছে। অহা 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ ভাষণত কয় যে ৰাজ্যিক ক্ৰীড়া দিৱস হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ অতুলনীয় অৱদানৰ সোঁৱৰণ তথা উদযাপনৰ বিশেষ ক্ষণ। ভোগেশ্বৰ বৰুৱাৰ সাফল্যই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াবিদসকলক প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে কয় যে উন্নত আন্তঃগাঁথনি, প্ৰশিক্ষণ, সুবিধা আৰু সুযোগ প্ৰদানৰ জৰিয়তে এটা শক্তিশালী ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বেকী নৈত আজি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি বাঁহবাৰী আৰক্ষী চকীত এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05